Kastani. বাতৰি পঢ়িছো মৰমী কাশ্যপে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত এই বছৰৰ ভাৰত ৰত্ন সন্মান প্ৰদান কৰে। প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক কাইলৈ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি ঘোষণা কৰিছে। ভাৰতীয় নৌসেনাই আৰৱ সাগৰত 12 ঘণ্টাজোৰা অভিযান চলাই ছমালিয়াৰ জলদস্যুৰ কবলৰ পৰা পাকিস্তানৰ 23 গৰাকী নাগৰিকক উদ্ধাৰ কৰে। ভাৰতত হ'বলগীয়া অলিম্পিক গেমছৰ সুৰক্ষা কটকটীয়া কৰি তোলাৰ ক্ষেত্ৰত ফ্ৰান্সে প্ৰায় 45খন দেশৰ সাহায্য বিচাৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেল আজি লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত এই বছৰৰ ভাৰত ৰত্ন সন্মান প্ৰদান কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওৰ লগতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু যশস্বী বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছে। এই অনুষ্ঠানত আটাইকেইগৰাকী সন্মান প্ৰাপকৰ পৰিয়ালৰ লোকে ভাৰত ৰত্ন সন্মান গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ উপৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে। প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানীক কাইলৈ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থান দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক ওলগ জনাইছে। সামাজিক মাধ্যমৰ এটা পষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজস্থান ইয়াৰ বৰ্ণিল পৰম্পৰা, আতিথ্য আৰু সংস্কৃতিৰ বাবে বিখ্যাত। তেওঁ কয় যে ৰাজস্থানৰ লোকসকলে সমগ্ৰ বিশ্বতে নিজকে উদ্যমী হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে। শ্ৰীমতী মুৰ্মুৱে ৰাজস্থানবাসীৰ নিজৰ বিশেষ পৰিচয় অক্ষুণ্ণ ৰাখি দেশৰ প্ৰগতিত অনবদ্য অৱদান আগবঢ়াই যাব বুলি আশা কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শক্তি আৰু উদ্যমৰ অফুৰন্ত প্ৰতীক ৰাজস্থানৰ বাসিন্দাসকলে ৰাজ্যখনৰ গৌৰৱৰ নতুন ধাৰা প্ৰতিষ্ঠা কৰিবলৈ অগ্ৰসৰ হৈছে। তেওঁ দৃঢ় বিশ্বাস ব্যক্ত কৰি কয় যে এখন উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত ৰাজস্থানৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিপ্লৱী স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বৰ্মাৰ প্ৰতি মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম অগ্ৰণী যুঁজাৰু হিচাপে তেওঁৰ অদমনীয় শক্তি আৰু স্বাধীনতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাক পাহৰিব পৰা নাযায়। শ্ৰীমোদীয়ে লগতে কয় যে শ্যামজীয়ে স্থাপন কৰা ইণ্ডিয়া হাউছে বিদেশত ভাৰতৰ স্বাধীনতা আন্দোলনক সংগঠিত কৰাত সহায় কৰিছিল। দেশৰ স্বাধীনতাৰ প্ৰতি থকা তেওঁৰ অৱদানৰ কথা সোঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সদায় নিজৰ আদৰ্শত অটল আছিল। গুজৰাটত 1857 চনত জন্ম লাভ কৰা বাৰ্মাই ইণ্ডিয়ান হোম ৰুল ছচাইটি, ইণ্ডিয়ান হাউছ আৰু ইণ্ডিয়ান ছচিয়লজিষ্ট ইন লণ্ডন প্ৰতিষ্ঠা কৰি ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ আৰু স্বাধীনতালৈ বৰঙণি আগবঢ়াইছিল। স্বাধীনতা যুঁজাৰুগৰাকীৰ 1930 চনত ছুইজাৰলেণ্ডত মৃত্যু হৈছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত 2003 চনত নৰেন্দ্ৰ মোদীয়ে ছুইজাৰলেণ্ডৰ পৰা বাৰ্মাৰ চিতাভস্ম দেশলৈ ঘূৰাই আনিছিল। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি ঘোষণা কৰিছে। কালি গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী অগ্ৰগতি সন্দৰ্ভত দলৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ডঃ শৰ্মাই ৰাজ্যখনত বহুবিবাহ বন্ধ কৰাৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত অসমত NDAই ভাল ফল লাভ কৰিব বুলিও দাবী কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছে যে ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু ইয়াক ন্যায়িক ব্যৱস্থাৰ সৈতে কোনো ব্যক্তি বা গোটে আপোচ কৰিব নোৱাৰে। ভাৰতীয় গণতন্ত্ৰক অনন্য বুলি অভিহিত কৰি শ্ৰীধনখৰে কয় যে ভাৰতৰ আইনৰ শাসনৰ বিষয়ে অইন কাৰো পৰা শিক্ষা গ্ৰহণৰ প্ৰয়োজন নাই। নতুন দিল্লীত কালি ভাৰতীয় জনপ্ৰশাসন প্ৰতিষ্ঠানৰ 70 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। শ্ৰীধনখৰে ভাৰতীয় ন্যায়িক ব্যৱস্থাক জনসমৰ্থক আৰু স্বাধীন বুলি অভিহিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱা অসমৰ ডিব্ৰুগড়ৰ লাহোৱালত থকা মদাৰখাট সত্ৰ দৰ্শন কৰে। সত্ৰখনত জ্যেষ্ঠসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰ সাদৰ কৰি আতিথ্য আগবঢ়ায়। শ্ৰী সোণোৱালে এগৰাকী বয়সীয়াল মহিলাৰ ভৰি চুই আশীৰ্বাদ গ্ৰহণ কৰে। এই অভিজ্ঞতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰয়াত মাতৃৰ হাতত ধৰিয়ে খোজকাঢ়িবলৈ শিকিছিল। আজি সত্ৰখনত বয়সীয়াল লোকসকলৰ সান্নিধ্য পাই তেওঁ নিজকে ধন্য মনা বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ভাৰতৰ নৌসেনাই আৰৱ সাগৰত 12 ঘণ্টাজোৰা অভিযান চলাই চলোৱা জলদস্যুৰ কবলৰ পৰা পাকিস্তানৰ 23 গৰাকী নাগৰিকক উদ্ধাৰ কৰে। ভাৰতীয় নৌসেনাই কৌশলপূৰ্ণ সহযোগিতাৰ মাধ্যমেৰে জলদস্যুৰ দলৰ সৈতে নিয়ন্ত্ৰণলৈ আহে আৰু ৰক্তপাত নোহোৱাকৈ তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰায়। এই আত্মসমৰ্পণ ভাৰতীয় নৌসেনাৰ বাবে এই অঞ্চলটোৰ সুৰক্ষা আৰু জলদস্যু দমনৰ ক্ষেত্ৰত বৃহৎ জয় হিচাপে চিহ্নিত হৈছে। ইয়াৰ পূৰ্বে 28 মাৰ্চত অল কাম্বাৰ 786 নামৰ ইৰাণৰ মাছমৰীয়া জাহাজখন ভাৰতীয় নৌসেনাই অভিযান চলাই উদ্ধাৰ কৰিছিল। এই অভিযানত নৌসেনাৰ INS সুমেধা আৰু INS ত্ৰিশূল নামৰ যুদ্ধ জাহাজ দুখনে অংশগ্ৰহণ কৰিছিল। জম্মু কাশ্মীৰৰ জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামবান খণ্ডত আজি পুৱা ধাৰাষাৰ বৰষুণৰ পাছত হোৱা ভূমিস্খলন আৰু শিল বাগৰি পৰাৰ ফলত পথটোৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। উপ আৰক্ষী অধীক্ষক ৰোহিত বাস্কট্টাই কৈছে যে ধাৰাষাৰ বৰষুণৰ ফলত ৰামবান খণ্ডৰ ডাৱা, চৰহাট, কেচেকীয়া আৰু হেউনীৰ লগতে নাচি আৰু বেনিহালৰ মাজৰ 1 ডৰ্জনৰো অধিক অঞ্চলত ভূমিস্খলন তথা শিল বাগৰি পৰাৰ ফলত 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে। ইয়াৰ ফলত নাচি আৰু বেনিহালৰ মাজত শ বাহন আবদ্ধ হৈ পৰিছে। পেৰিছত হ'বলগীয়া অলিম্পিক গেমছৰ সুৰক্ষা কটকটীয়া কৰি তোলাৰ ক্ষেত্ৰত ফ্ৰান্সে প্ৰায় 45খন দেশৰ সাহায্য বিচাৰিছে। এই দেশসমূহক অতিৰিক্ত সামৰিক আৰু আৰক্ষী বাহিনীৰ লগতে অসামৰিক কৰ্মী প্ৰেৰণ কৰিবলৈ ফ্ৰান্সে আহ্বান জনাইছে। পেৰিছত বিগত দিনত সঘনাই হোৱা ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত অলিম্পিক গেমছ সুকলমে অনুষ্ঠিত কৰাটো দেশখনৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। চলিত বৰ্ষৰ 26 জুলাইৰ পৰা 11 অগষ্টলৈকে হ'বলগীয়া অলিম্পিক গেমছ তথা তাৰ পাছতে হ'বলগীয়া পেৰা অলিম্পিকছৰ সময়ছোৱাত পেৰিছত বিশ্বৰ ভিন্ন প্ৰান্তৰ প্ৰায় 1.5 কোটি লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। ৰাছিয়াৰ শেহতীয়াকৈ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে সংঘটিত কৰা ভয়াৱহ বিস্ফোৰণৰ পাছত ফ্ৰান্সৰ চৰকাৰে দেশখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অলিম্পিক গেমছ সুকলমে অনুষ্ঠিত কৰাৰ বাবে ফ্ৰান্সৰ আভ্যন্তৰীণ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিদেশৰ সহায় বিচাৰিছে। ইতিমধ্যে পোলেণ্ডে পেৰিছ অলিম্পিকলৈ সেনা পঠিয়াব বুলি ঘোষণা কৰিছে। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেল আজি লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কলকাতাৰ নাইট ৰাইডাৰ্ছে যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 7 উইকেটত পৰাস্ত কৰে। খেলখন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰি বিৰাট কোহলিৰ 83 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 182 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতাৰ নাইট ৰাইডাৰ্ছে 16 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ভেংকটেশ ৰায়ে 30টা বলত 50 ৰাণ কৰে। কলকাতাৰ নাইট ৰাইডাৰ্ছ কালি জয় সুবাদত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছ তৃতীয় আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ চতুৰ্থ স্থানলৈ অৱনমিত হৈছে। চেন্নাই ছুপাৰ কিংছ পইণ্ট তালিকাৰ শীৰ্ষত আছে। ফ্লৰিডাত চলি থকা মায়ামী অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত আজি নিশাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডগেলৰ যুটীয়ে দ্বিতীয় বাছনিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিন ক্ৰজেচেক আৰু ক্ৰোৱেছিয়াৰ ইভৰান ডেভিগৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে মহিলাৰ ছিংগলছৰ ফাইনেলত আজি নিশা চতুৰ্থ বাছনিৰ এলেনা ৰেজিকিনা বাছনিবিহীন বেনাৰী কমাৰ্চৰ মুখামুখি হ'ব। আনহাতে কাইলৈ হ'বলগীয়া পুৰুষৰ ছিংগলছৰ ফাইনেলত দ্বিতীয় বাছনিৰ জেনেৰিক চেনাৰ একাদশ বাছনিৰ গ্ৰিগৰ ডেমিট্ৰভৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত এই বছৰৰ ভাৰতৰত্ন সন্মান প্ৰদান কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত কৰণীয় দেৱালী দিশে বলবৎ হ'ব বুলি ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি আৰক্ষীৰ পৰা সুৰক্ষা কটকটীয়া কৰি তোলাৰ ক্ষেত্ৰত ফ্ৰান্সে প্ৰায় 45খন দেশৰ সাহায্য বিচাৰিছে আৰু আইপিএল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেল আজি লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব।
আছে।